এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। নিৰ্বাচন আয়োগে 4 মে'ৰ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আয়োগে ভোটগণনা প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। নিৰ্বাচন আয়োগে অহা 25 এপ্ৰিলত ৰাজ্যৰ সকলো জিলা আয়ুক্ত নিৰ্বাচনী বিষয়াক গুৱাহাটীলৈ তলব কৰিছে। সেইদিনা ভোটগণনাৰ সৈতে জড়িত প্ৰায় 200 গৰাকী বিষয়াক বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। বিশেষকৈ ভোটগণনা প্ৰক্ৰিয়া কেনেদৰে পৰিচালনা কৰা হ'ব, কাউণ্টিং এজেণ্ট সংবাদ মাধ্যমৰ সৈতে কিদৰে যোগাযোগ ৰক্ষা কৰা হ'ব সেই বিষয়ে পুংখানুপুংখভাৱে বুজোৱা হ'ব। জিলা আয়ুক্তসকলে গুৱাহাটীত প্ৰশিক্ষণ লাভ কৰাৰ পাছত 30 এপ্ৰিলৰ পৰা নিজ নিজ জিলাত ভোটগণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰী প্ৰশিক্ষণ প্ৰদান কৰিব। ইপিনে নিৰ্বাচন আয়োগে গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ষ্ট্ৰং ৰুমত পানী সুমোৱা বুলি বাতৰি পৰিৱেশন কৰা কেইবাটাও পৰ্টেলৰ বিৰুদ্ধে চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা বিজুলী ঢেৰেকনিৰে অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 37 ঘণ্টাত ৰাজ্যত 18.7 মিলিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰচণ্ড ধুমুহাত তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, কাছাৰ, চিৰাং, ধুবুৰী, বঙাইগাঁও, শ্ৰীভূমি, কামৰূপ, দৰং, কোকৰাঝাৰ আৰু গোৱালপাৰাকে ধৰি মুঠ 13খন জিলা ক্ষতিগ্ৰস্ত হয়। এই জিলাসমূহৰ 29টা ৰাজহচক্ৰ, 153খন গাঁও আৰু 400 সহস্ৰাধিক লোক ধুমুহা বৰষুণত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। এই সময়ছোৱাত ধুমুহাৰ ফলত 1জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন 2জন লোক আহত হোৱাৰ বাতৰি আহিছে। ধুমুহাত 5 সহস্ৰাধিক ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পশুধনৰো মৃত্যু হৈছে। জিলা প্ৰশাসনসমূহে ক্ষতিগ্ৰস্ত অঞ্চলত পৰিস্থিতি বুজ লোৱাৰ লগতে পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰিছে। লখিমপুৰৰ নাওবৈচাৰ ভৰলুৱা গাঁৱত কালি নিশা বজ্ৰপাতত 1গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে একেটা পৰিয়ালৰ 2গৰাকী আহত হয়। আহত 2জনক অতি সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে প্ৰেৰণ কৰা হয়। মৃত মহিলাগৰাকীৰ নাম সামিনা বেগম আৰু আহত 2জন ক্ৰমে হানুফা বেগম আৰু ছাকিবা বেগম বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত যোৱা নিশা হোৱা ধুমুহা বতাহে বিস্তৰ ক্ষতি কৰে। বিভিন্ন ঠাইত গছ বাগৰি পৰাত গোৱালপাৰা চহৰৰ লগতে আন কিছুমান অঞ্চলত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যাহত হৈ আছে। পশ্চিম গোৱালপাৰা বিভিন্ন ঠাইতো ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি কৰাৰ বাতৰি আহিছে। আমবাৰী, সোণাৰী, লক্ষীপুৰ সংযোগী মুঠ পথছোৱাত প্ৰকাণ্ড গছ বাগৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে। শিৱসাগৰ জিলাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত কালিৰে পৰা পশুধনৰ বাবে 7ম চবকাৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বছৰত জিলাখনৰ 1,80,000 পশুধনক সামৰি এই কাৰ্যসূচী লোৱা হৈছে। এইবাৰ প্ৰতিষেধক প্ৰদানৰ লগে লগে ভাৰত পশুধন এপত প্ৰতিষেধকৰ তথ্য আপলোড কৰিব লাগিব। পশুধন পঞ্জীয়নৰ ক্ষেত্ৰত গৰাকী আধাৰ কাৰ্ডৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে। আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধবংস আৰু জৈৱ বৈচিত্ৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে। 1969 চনত ইউনেস্কো সন্মিলনত গ্ৰহণ কৰা পৰামৰ্শ অনুসৰি 1970 চনৰ পৰা আজিৰ দিনটোতে এই দিৱস পালন কৰি অহা হৈছে। এইবুলি বিশ্ব ধৰিত্ৰী দিৱসৰ বিষয়বস্তু হৈছে আমাৰ শক্তি, আমাৰ গ্ৰহ। নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি 2030 চনৰ ভিতৰত বিশ্বজুৰি স্বচ্ছ বিদ্যুৎ উৎপাদন 3 গুণ বৃদ্ধি কৰাৰ বাবে এইবাৰ গুৰুত্ব দিয়া হৈছে। এই দিৱস উদযাপনৰ 56 বছৰ পূৰ্ণ হোৱা উপলক্ষে আজি বিশ্বৰ 192খন দেশৰ জনসাধাৰণে বিভিন্ন কাৰ্যসূচীত অংশ লৈছে। ৰাজ্যৰ বিভিন্ন জিলাত গছপুলি ৰোপণ, প্লাষ্টিক বৰ্জন অভিযান, বিদ্যালয় মহাবিদ্যালয়ৰ সজাগতা সভা আৰু চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে। পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব এনিমেলছ চমুকৈ পেটা ইণ্ডিয়াৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত মৌ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এনে অনুষ্ঠানৰ আয়োজকসকলৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাই যোৱা 4 এপ্ৰিলত শুনানি গ্ৰহণ কৰা গোচৰৰ এই অন্তৱৰ্তীকালীন আদেশ কালি প্ৰকাশ পায়। যোৱা জানুৱাৰী মাহত মাঘ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন জিলাত বেআইনী মহ যুঁজ অনুষ্ঠিত কৰাৰ অভিযোগ তুলি পেটাই দাখিল কৰা আবেদনৰ শুনানিত আদালতে কয় যে পশুৰ প্ৰতি নিষ্ঠুৰতা আইন 1960ৰ অধীনত মহ যুঁজৰ অনুমতি নাই। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।